হ্যালো,
এইটো কথা কৈছ? ভিডিঅটো চালি নে?
চালো।
এজনী তই হয় নহয়?
হয়, কেলে বেয়া লাগিছে না?
দেখিবলৈ একেবাৰে একে হয় নহয়?
হয়,
এলন মাস্ক, এল অন
মাস্ক
মাস্ক।
আজি কেনেকে মনত পৰিল বাপা?
তই চুদা চুদি কৰিবি নেকি মোৰ লগত? নকৰ।
নকৰো এইবোৰ বেয়া কথা।
তুম এক খিলনে হো, মই কেনে কৈছো দাদা, আই এম ইউ আর এ ফাকিং ডল। তুম এক খিলনে হো, ইস এসি খিলারি কে।
ও বুটা, মই ভাবিছো মই এমএলএ হও নেকি।
তো এমএলএ হবি?
ও ভাবিছো
এখন এমএলএ সেমএলএ সব মই ভাঙি পেলাম গেলা।
সাপোর্ট করিব
তই এমএলএ হবি, কোপা হবি
কেলে?
কোপা হবি
আপনি আপনি ফান্ডিং ফান্ডিং দিব অলপ?
ফান্ডিং মই দিম? নই, হিমন্তই দিব। ন হিমন্ত?
মই হিমন্তৰ হৈ নেখেলো নহয়।
ও তই কংগ্ৰেছ আই হৈ খেলিবি?
ভাবকচোন, মই যদি এমএলএ হৈ যাওঁ অসমখনটো, আৰু লাহেকৈতো মই চিএম হৈ যাম। অসমখন যদি আমাৰ মতে,
তাৰপিছত তোৰ লগত মই চুদা চুদি কৰিম। কিয় নকৰিম? তইতো তইতো এনা তই বাল্লুৰ বয়সৰ, তইতো এনাবি মনাবিও নহয়। এনাবি মোৰ সৰু ল'ৰাটোৰ বয়সৰহে 3 নম্বৰটো, গতিকে মোৰ ল'ৰাটোতকৈও তই সৰুৱে হবি। গতিকে মই তোৰ লগত চুদা চুদি কৰাটো কি বেয়া কথাটো? সকলোৰে আগত কৈ পেলাম, অ' মই হেৰি ভূমিকাক চুদো, আৰু আপোনালোকে আপোনালোকে ভোট দিয়ক।
আপুনি এমএলএ বনোৱাৰ কথাটো ভাবক। আই নিড ইয়োৰ হেল্প, আই নিড ইয়োৰ ব্লেছিংছ।
ঐ, তই ঘৰলে আহিব নোৱাৰিলি মোলে, পাৰিলি জানো? তই শুন, মোৰ মায়ে তোৰ ফটো চাইছে, দেখিছে, বৰ ধুনীয়া ছোৱালী।
ও থেংক ইউ কব দেই। মই ইলেকশ্যনটো খেলো নে
নাই? তোৰ চুটি?
অ, থেপেচা?
নহয় থেপেচা নহয়, চুটি 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 বুলিলে আকৌ ভাল লাগে নহয়। যেনেকে হেৰি, কি নাম আছিলে তাইৰ, মুমতাজ? মুমতাজৰ নাকটো চুটি। এটা গান আছে নে, পাউন নৰদি দুন নাননি নাননি নানি নানে নানে নানা। কি আছিলে গানটো?
কিবা আপুনি শুনক,
পাও মে দৰি
বৰ্তা, আপুনি শুনক,
দৰি মে ঘুঙুৰু
কি কৰা যায়,
ঘুঙুৰু কি ৰুণু,
মোৰ দুশ্মনবোৰৰ কি কৰা যায়।
তোৰ কোনো দুশ্মন নাই?
হৈছে, মোৰ বহুত দুশ্মন আছে বৰ্তা।
কচোন কোন আছে,
নামবোৰ কৈ যাওঁ নেকি?
কৈ যা।
এটা এটা আছে মিয়া শান, আৰু এটা আছে বামুণৰ পোৱালী মৃন্ময়,
মৃন্ময় গোস্বামী
নহয় শৰ্মা লিখে,
মৃন্ময় শৰ্মা কোৰ
গণেশগুৰিত থাকে।
আৰু হেদায়তপুৰত
হব পাৰে।
হেদায়তপুৰৰ কোন আছে?
এই কোনবা আছে,
তইতো উজান বুজা হয় নহয়। তই হেৰি, আমাৰ এইটো কি বিবৰা কলেজৰ যে আছিলে যে, কি নাম আছিলে পাটোৱাৰী, তাৰ কি হয়? তই তই
কাৰ কাৰ
বিবৰা কলেজৰ যে ছেক্ৰেটেৰীটো আছিলে প্ৰণৱ পাটোৱাৰী, কি পাটোৱাৰী?
এতিয়া নাই চাগে,
নহয় তাৰ কিবা হয় নহয় তোৰ?
নহয় নহয়,
বিবৰা কলেজৰ হেৰি তই একো নহয়
নহয় তোৰ?
মই ভুল ভাবিছো, আমাৰ পাটোৱাৰী উজান বজাৰৰ পাটোৱাৰী আমাৰ বিবৰা কলেজৰ প্ৰিন্সিপালৰ ছেক্ৰেটাৰী আছিলে।
হয় নেকি?
সেইটো 1986-85 পৰা আছিলে। ই
বহুত
বুঢ়া মানুহ পাটোৱাৰী, পাটোৱাৰী ঢুকাল নেকি এতিয়া? এতিয়া চাগে ঢুকাল, চাগে আছে, যদি আছে বহুত বুঢ়া হৈ গৈছে। মই কওকচোন, তাৰ নাম কি আছিলে পাটোৱাৰী? তাৰ পাটোৱাৰী কি আছিলে? পাটোৱাৰী বিবৰা কলেজ, পাটোৱাৰী বিবৰা কলেজ পাটোৱাৰী। পাটোৱাৰী ইজ দ্য মষ্ট পাৱাৰফুল পাৰ্চন ইন বিবৰা কলেজ।
এতিয়াও নেকি?
নাই, এতিয়া ৰিটায়াৰ হৈ গৈছে নহয়। তাৰ নাম আছিল পাটোৱাৰী, PATOWARI।
আপুনি মোৰ অলপ ফিউচাৰটো প্ৰেডিক্ট কৰকচোন।
ফিউচাৰটো? মই এটা কথা সুধিছো তোক।
সুধা,
ভালকে শুনি ল। নতুন এখন চিনেমা আহিছে, তই চাবলৈ গৈছ? টিকেট কাটিলি, টিকেট কাটাৰ কাৰণে ব্লেকত কাটিব লগা হল। 100 টকাৰ টিকেট 800 টকা দি কিনিব লগা হল। তই যে বহিলি একদম ভাল চিটত, হা, চিনেমাখনৰ মই তোৰ কাষত বহি আছো, ধৰ তই মোক হাতেদি খুটিয়াই কবি নেকি ইয়াৰ পিছত কি হব, ইয়াৰ পিছত কি হব, নে তই চিনেমাখন চাবি? কচোন, মোক কিয় সুধ? চিনেমাখন চা সন্মুখত চাই যা, এখন চিনেমা মই বনাইছো, এইখন চিনেমা তই চাই যা না, কেনেকুৱা লাগে?
ৰবি শৰ্মা বহুত ভাল লাগে, কণ্টেক্ট কৰাই দিয়ক না।
ৰবি শৰ্মা মোৰ পৰা পলাই তাৰ ফোন নাম্বাৰটো লৈ মই কবিছো, অভিনৱ বৰঠাকুৰে আপোনাৰ লগত কথা পাতিব খোজে, ই লগে লগে কব নাই 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 নাই, নকওঁ 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 নকওঁ।
তাৰ নম্বৰটো আছে?
তাৰ নম্বৰটো মোক দি দে, আৰু তই এতিয়া হেৰিত লগাই দেচোন, লগাই দে, লগাই দে, কনফাৰেন্স লগাই দে,
নম্বৰটো দিয়ক
দে, তই নম্বৰটো, তই নম্বৰটো দেচোন মোক, মই লগাই দিওঁ। না না, মই নম্বৰ নিদিওঁ, মই নম্বৰ নিদিওঁ, তই তই দে, মই তাৰ ৰবি শৰ্মাৰ লগত, ৰবি হওক, তাৰপিছত কি নাম আছিলে এইটো, হেৰি আৰু এটা আছিল নহয় ডাঙৰ এক্টৰ, তাৰ নামটো কি আছিলে?
কোন কোন?
না, ৰবি শৰ্মাটো ছেকেণ্ডাৰী, ফাৰ্ষ্টটো কোন, এইটো কি নাম আছিলে? অ, যতীন বৰা। তাৰ নম্বৰটো দেচোন, এই দুটা দুইটাকে কনফাৰেন্স মই লগাই কথা পাতি দিম। মই ৰবি শৰ্মা হেৰিত গৈছিলো, মোক আমাৰ নীলোৎপলে লৈ গৈছিল, নীলোৎপল
কত গৈছিল?
এই মই যেতিয়া আমেৰিকাৰ পৰা প্ৰথম আহিছিলো 2018 চনত, 19 চনৰ জানুৱাৰী মাহত মোক সি লৈ গৈছিলে, ৰবি শৰ্মাই, এইটো কি তহঁতৰ কি এখন ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি এখন আছে না, ৰয়েল গ্ল'বেল, তাৰ এখন ডাঙৰ, তাতে এজনী ছোৱালী আহিছিলে, বুজিছ নাই, ক'লা ক'লা নীলা কাপোৰ পিন্ধি, তাইৰ নাম হল কি আছিলে জানে, য়াংকি,
য়াংকি পৰাছৰ।
তাই তোতকে বেছি ধুনীয়া বুলি হব নেকি তই?
একদম নহয়।
তেতিয়াহলে তই য়াংকি পৰাশৰ লগত লগাই দিছো তেতিয়া। তাই আহিছিলে সন্মুখত, মই ওচৰত তাই ফটো নুঠিলো, বেলেগে উঠিলে, মই কিন্তু নুঠিলো, এইটো তাই মনত বৰ দুখ লাগি গল জান।
গহাৰ
ইগো আৰ্ট হৈ গল। ও এইটো তাত তিলক পিন্ধা টিকনি থকা মানুহটোৱে দেখোন মোৰ ওচৰত নাহিলে। অ এইটোতো বৰ দিগদাৰী কথা হৈ গল হল নে, ইয়াং কি পৰা নীলুত পলাল। তাতে জগতৰ নীলুত পলৰ তলত বহুত লৰা থাকে জান, আঠ দহটা লৰা আছে নীলুত পলৰ তলত কেমেৰা লৈ লৈ। নীলুত পলত কে মানে এই নীলুত পল ইজ এ বিগেষ্ট ফটোগ্ৰাফাৰ ফৰ গভৰ্ণমেণ্ট অফ আছাম।
মোৰ লগত ছেটিংটো মিলাই দিয়ক না।
নীলুত পলে বিয়া কৰাই দিলে, মই বিয়া পাতি দিলো নহয় তাৰ তাৰ বাপেক তাৰ তাৰ বৰ দেউতাক তাৰ বাপেকৰ লগত চব কাজিয়া চাজিয়া কৰি বিয়া পাতাই দিলো। তাইৰ নাম হল প্ৰবালিকা। প্ৰবালিকাৰ লগত বিয়া পাতাই দিলো। এতিয়া প্ৰবালিকা তাৰ ঘৈণীয়েক, দেখিবলৈ বৰ গোলমোল সুন্দৰ ধুনীয়া ছোৱালী, কিন্তু তাই মোক ভয় খায় এতিয়া।
কেলে?
কাৰণ তাই টেটু দি আছে এটা।
কত আছে? কত আছে?
কত আছে কেলে মই কব লাগে তো?
আপুনি মোৰ কাৰণে ভালছে লৰা এটা বিচাৰি দিয়ক না।
তোৰ লৰা আহিব যেতিয়া হব লগা আছে, গতিকে মোক তই যেতিয়া বহিছ এতিয়া চিনেমা খন চাব কাৰণে তাৰ আগতে মোক নুসুধিবি এইটো নেক্সট চিনটো কি হব।
আৰে আপুনিটো মোৰ গুৰু হয় ন।
হে ভাল, মই কাৰো গুৰু নহয়, মই ইয়াতে চব চলাই আছো, চলি থাকচোন ততে খেলি থাক।
আপুনি বিজেপি চৰকাৰটো ধ্বংস কৰি দিয়ক।
হা?
আপুনি বিজেপি চৰকাৰটো ধ্বংস কৰি
দিয়ক। অ এটো কৰিমে, ডেফিনেটলি, ইটস ইন দ্য ম্যাটার অফ টাইম। এই তিনিমাহ ছেপ্টেম্বৰলে থাকে নাথাকে চাচোন কেলা, এই ছেপ্টেম্বৰ বাদ দে জুন মাহটো যায় নাযায় চাচোন কেলা।
মানে অহা বছৰলৈকে তো
বিজেপিও নাথাকে, তহঁতৰ কংগ্ৰেছো কোনো আহিব নোৱাৰে লাৰা। এইখন ৰজা ৰাজতন্ত্ৰ হব। মই তহঁতৰ ৰজাটোৰ নামটোৰ প্ৰথম লেটাৰটো কৈ দিওঁ, এম এম। তহঁতৰ নিজৰ যিটো ৰজা হব তাৰ প্ৰথম নামটোৰ প্ৰথম লেটাৰটো হব এম, এ নহয়, অভিনৱ নহয়, মই ৰজা নহওঁ। তোৰ এটা ৰজা আহিব, তাৰ নামটোৰ প্ৰথম আখৰটো হব এম, বুজিলি? চবকে কৈ দিবি তহঁতৰ এটা নতুন ৰজা আহি আছে, যি চেংগলডাল লব হাতত, চেংগলডাল যে আনিছে সেইডাল হাতত সি লব, সি বহিব তাতে। সি কত বহিব? সি গুৱাহাটীতে বহিব, সি দিল্লীত নাযায়, বুজিলি? সি দিল্লীত নাযায়, দিল্লীত ৰাজধানী নহয়, গুৱাহাটীতে ৰাজধানীখন হব। সেই তহঁতৰ এই উজান বুজাৰ থাকৰ ওপৰত যে দেখি আছ এই গান্ধী মণ্ডপটো, এইটো গান্ধী মণ্ডপ নহয়, এইটো হোৱাইট হাউচ হব, হোৱাইট হাউচ অন দ্য টপ অফ দ্য হিল। তাতে এটা ৰজা বহিব, তাৰ প্ৰথম নামটো হব, নামৰ প্ৰথম আখৰটো হব এম, এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম, তাৰমানে এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ ন দহ এঘাৰ বাৰ তেৰ নম্বৰ লেটাৰটো। কাৰণ তেৰ নম্বৰ তিনি একে চাৰি, চাৰি হল তহঁতৰ ফৰ্থ অফ জুলাই ইন ইউনাইটেড ষ্টেটছ। সেই জুলাই ফৰ্থৰ তেৰ নম্বৰটো আহি পেলাই এম লেটাৰটো আহি গুৱাহাটীত বহিব। সেই সেইটোৱে তহঁতৰ তহঁতৰ নহয়, গোটেই বিশ্বৰ ৰজা হব। তহঁতে এইবিলাক এম এল এ চেম এল এ হোৱা বাদ দে। হা?
নাই নাই, মই হম সেইটো।
তই কেনেকে হবি? মই যদি নকৰো তই হব নোৱাৰ নহয়।
প্লিজ বৰ্তা, আপুনি আশীৰ্বাদ দিব।
নাই এইটো তহঁতে হবই নোৱাৰ, তাতে কোনো এম এল এ নাথাকে, মন্ত্ৰী নাথাকে। মন্ত্ৰী অকল কোন হব পাৰিব জানে? মই কওঁ,
কোন?
আই এ এছ, টপ ক্লাছ আই এ এছ। সেইবিলাক সেইবিলাক 15টা মন্ত্রী হব, মাত্র 15টা। গোটেই ভারতবর্ষের 15টা মন্ত্রী হব, আয়ে সবতকে বয়সস্থ ভাল ব্রাহ্মণ হব লাগিব, পাটোয়ারী হলে নহব। পাটোয়ারী হলে নহব, ব্রাহ্মণ হব লাগিব, ব্রাহ্মণ বামুণ মানুষ হব লাগিব। অকল এখন বামুণে চলাব, এই বিশ্ব ব্রহ্মাণ্ড অকল বামুণে চলাব, আর কোনেও
নচলায়।
এটা বেয়া পালেও লাভ নাই, তো বামুণ নহয়, হয় জানো, তো বামুণ নহয়, মই জন্ম দিছো যিটো জনিত মই জন্ম দিছো, সেইকাৰণে তেনেকে থাকিব লাগিব, উপায়তো নাই, চেষ্টা কৰ। এই বামুণ জনিত জন্ম নহলেও মোক্ষতা পাব পাৰিবি, সৰ্ব ধৰ্ম পৰিত্যাজ্য মাম একম চৰণম ব্ৰজ অহম ত্বা সৰ্ব পাপেভ্য মোক্ষ স্বামী মাতুচ। এতে কোনো বামুণ সুদীৰ আল বাল ক্ষুদ্ৰ গৰু আল বাল কোনো নাই, মোৰ কথা যদি সকলোকে ভালকে ভাব, মোৰ কথাই যদি সকলোকে প্ৰাৰ্থনা কৰ, মোৰ কথাই যদি সবকে চলা, মোৰ কথাই যদি সবকে ভালকে ক, মই তহঁতক মোক্ষতা দি দিম, দি দিম, গেৰেণ্টিড, গেৰেণ্টিড। যেনেকে শ্ৰীকৃষ্ণই কৈছিলে নহয়, তেনেকে মই কৈ আছো, তহঁতে সকলো পৰিত্যাগ কৰি যদি মোৰ ওচৰতে আহ, মই কোৱা ৰাস্তাতে যদি যাও, মোৰ ভৰিত ধৰি প্ৰাৰ্থনা কৰিব লগা নাই, মই খোজ কৰা মতে যদি যাওঁ, মই পাটোৱাৰী হলেও, দাস হলেও, মুছলমান আল্লাহু আকবৰ হলেও, যি হলেও, মই সকলোকে মোক্ষতা দি দিম, দি দিম। আই প্ৰমিছ ইউ দেট, আই প্ৰমিছ এভৰিবডি, I promise, if you follow my rule, if you follow my instruction, no tana tani. Tana tani kora jodi bondho kori dio, goru khao, gauri khao, billa sudho, al kora, bal kora, ji kushi take kora. Kintu moi kwa kotha mote jodi chola, moi totor hokolo pap moshon kori dim. Agote ji kam kori chili. তহঁতৰ যিমান পাপ হৈছে সকলো মই খাই থৈ দিম, বুজিলে, এতিয়া তই একেবাৰে আৰামত শুব পাৰিবি, আৰামত শুব পাৰিবি। যেতিয়া মই কলো নহয়, মই তহঁতৰ সকলো পাপ, যিমান পাপ আছে, তোৰ নহয়, তোৰ বাপেৰ, মাৰ, তোৰ সৌৰে, সাউৰে, আল বাল, তোৰ ফেমিলি, তোৰ তোৰ নেইবাৰ আল বাল, যদিহে মোৰ ওচৰত আহ, মই সকলোৰে পাপ কৰি দিম। অ'কে, আই প্ৰমিছ ইউ দেট। অভি বৰঠাকুৰ নৃপেন্দ্ৰ চন্দ্ৰ দেৱ সৰ্বনা প্ৰমিজেছ দেট I will take all of your sins into me and I could completely take you off from the flat earth as a pristine soul because you are me. Sarva dharma parityajya mam ekam charanam braja aham tva sarva papebhyo moksha swami ma sucha karan jane সকলো পৃথিৱীত যে যিমান আত্মা আছে নহয়, হা, যিমান আত্মা আছে তাৰ হেৰি কি কৈছিলে, সৰ্বভূতানাম অস্মিন চেতনাম, গোটেই যিমান ভূত আছে, তহঁতে ভূতহে, তহঁতৰ যে চেতনাটো আছে, যে এই মুহে কামুৰিছে, খাইছ, বৈছ, টেষ্ট লাগিছে, আল কৰিছ, সেই গোটেই চেতনা বিলাক হলো মই, গতিকে মোৰে ওচৰত আহ, মোৰ কথা মতে চল, চিলভাৰ কিন, বেংকত পইচা নাৰাখিবি, আ ভয় নেখাবি, আৰু গম পা যে পৃথিৱীখন সমতল ক্ষেত্ৰ, তেতিয়া মোক পাই যাবি, আৰু মোক যেতিয়া পাই যাওঁ, তেতিয়াহ'লে আৰু কোনো চিন্তাই নাই, তহঁতে সকলো সুখত থাকিবি, কিয়কি তুম এক খেলনে হোক এসে খেলারি কে জিসকো আবি সদিও তক এ খেল রচানা হয় এখন খেলা চলাই আছো মানে তোতক ডাইরেক্টলি মোর ডাইরেক্টলি মেসেজ পাই আছো ইউ আর এ ভেরি লাকি সোল টু স্পিক উইথ সাক্ষাৎ দেবকী দেব মহাদেব এটা শিব হাজার লক্ষ 787.8 billion শিব আছে কিন্তু মহাদেব মাত্র এটা গম পালে ইয়াতে আছো ইয়াতে আছো উলুবাড়ীত খেলা বুঝিলে তই দেখিবলে একেবারে ইটালিয়ান প্রাইম মিনিষ্টাৰ জনী নিচিনা যা চাগে মুখখন চা নাকটো চা চৌকিটা চা আর তোর উচ্চতাও চা হাইট ইজ সেম এক্সাক্টলি সেম ইয়েস অর নো যা হুইটা
ওকে গুড।